Et à Akakbani. কাইলৈ আৰম্ভ হ'বলগীয়া ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ভিন ভিন দেশৰ কেইবাগৰাকীও শীৰ্ষ নেতা ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে নতুন দিল্লীত এখন বৈঠকত অংশগ্ৰহণ কৰিব। ব্ৰিক্স সন্মিলনৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ৰাছিয়ান ফেডাৰেশ্যনৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰোভক সাক্ষাৎ কৰে। দেশজুৰি আজি ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস উদযাপন কৰা হৈছে আৰু চীনৰ মৌকিত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকীৰ ছেমিফাইনেলত আজি ভাৰত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হ'বলগীয়া অষ্টাদশ ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচা আৰু উগাণ্ডাৰ উপ ৰাষ্ট্ৰপতি জেছিকা আলুপো আজি নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিঙে তেওঁলোকক বিমানবন্দৰত আদৰণি জনায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ সৈতে দক্ষিণ আফ্ৰিকা আৰু উগাণ্ডাৰ পূৰ্বৰ পৰা বৰ্তি অহা সৌহাৰ্দ্যমূলক সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিছে। আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, নাইজেৰিয়াৰ বিদেশ মন্ত্ৰী বিয়াংকা ওডুমেগিউ আজুকু আৰু উৰুগুৱেৰ বিদেশ মন্ত্ৰী মাৰিঅ' লুবেটকিনকে ধৰি ভিন ভিন দেশৰ আন কেইবাগৰাকীও শীৰ্ষ নেতা ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে নতুন দিল্লীত এখন বৈঠকত অংশগ্ৰহণ কৰিব। নেতা দুগৰাকীয়ে এই বৈঠকত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষ, পশ্চিম এছিয়াৰ পৰিস্থিতি, বাণিজ্যিক সম্পৰ্ক আৰু শক্তিখণ্ডৰ সহযোগিতাকে ধৰি ভালেমান বিষয়ক লৈ আলোচনা কৰিব বুলি প্ৰকাশ পাইছে। নতুন দিল্লীত হ'বলগীয়া ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উপস্থিত হোৱা ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতেও প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি সন্ধিয়া এখন বৈঠকত ভাগ ল'ব। একেদৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছৰ সৈতেও শ্ৰীমোদীয়ে নতুন দিল্লীত সুকীয়া বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কাইলৈ আৰম্ভ হ'বলগীয়া ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বিশ্বৰ বিভিন্ন দেশৰ নেতাসকল নতুন দিল্লীত সমবেত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি বিশ্বৰ কল্যাণৰ উদ্দেশ্যে এই সন্মিলনত বিভিন্ন বিষয় লৈ ইতিবাচক আৰু অৰ্থবহ আলোচনা হ'ব বুলি আশা প্ৰকাশ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হ'বলগীয়া এই সন্মিলনত ব্ৰাজিল, চীন, ইথিঅপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, ছৌদি আৰৱ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ UAEকে ধৰি 11খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে অংশগ্ৰহণ কৰিব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া এই শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আবুল ফাটা অল চিচি, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱ ছুবিয়ান্তো, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান, আবুধাবিৰ যুৱৰাজ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ অল নাহিয়ান আৰু ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰী আবি মহম্মদ আলী সন্মিলনত উপস্থিত থাকিব। ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মাউৰু ভিয়েইৰা আৰু ছৌদি আৰৱৰ বিদেশ মন্ত্ৰী প্ৰিন্স ফেইজাল বিন ফাৰহান আল চৌদে দেশ দুখনক সন্মিলনত প্ৰতিনিধিত্ব কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিন হঙেও সন্মিলনত অংশ ল'ব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছ, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰছ আধানম ঘেব্ৰেয়েছেছ আৰু নিউ ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ ডিলমা ৰুছেফসহ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰববীয়েও সন্মিলনত ভাগ লোৱাৰ কথা। সৰ্বাত্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ বিষয়ক ব্ৰিক্স সদস্য ৰাষ্ট্ৰৰ ৰুদ্ধদ্বাৰ বৈঠকেৰে কাইলৈ এই সন্মিলন আৰম্ভ হ'ব। ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে ভাৰত মণ্ডপমত আয়োজিত ভাৰত ইনোভেটছ প্ৰদৰ্শনীও প্ৰদৰ্শন কৰিব। ইয়াৰ পাছত তেওঁলোকে যৌথ গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ ল'ব। তেওঁলোকে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা নৈশ ভোজমেলতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদী এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে এলানি দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। শ্ৰীমোদীয়ে দেওবাৰে ব্ৰিক্স সহযোগী ৰাষ্ট্ৰৰ নেতা আৰু আমন্ত্ৰিত প্ৰতিনিধিবৰ্গক আদৰণি জনাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে সন্ত্ৰাসবাদৰ ভাবুকি অব্যাহত আছে যদিও ভাৰতৰ সংকল্প আৰু সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰোধিতাও অব্যাহত আছে। আমেৰিকাত সংঘটিত 9/11 সন্ত্ৰাসবাদী আক্ৰমণৰ 25 বছৰ পূৰ হোৱা উপলক্ষে শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদে অগণন লোকৰ প্ৰাণ কাঢ়ি লৈছিল। তেওঁ কয় যে সীমা অতিক্ৰম কৰি চলোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ কবলত পৰা ভাৰতে কেইবা দশক ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আক্ৰমণ চলাই আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে আক্ৰমণৰ বলি হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাৰ বান্ধি যুঁজ দিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেওঁ লগতে 2014 চনৰ আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ 9/11 স্মৃতিসৌধ আৰু সংগ্ৰহালয়ো ভ্ৰমণ কৰে বুলি প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ব্ৰিক্স সন্মিলনৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ৰাছিয়ান ফেডাৰেশ্যনৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰোভক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী সীতাৰমণে কয় যে দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ সম্বলিত বিষয়ত আলোচনা কৰাৰ লগতে বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক শক্তিশালী কৰাৰ সন্দৰ্ভত মত বিনিময় কৰে। ইপিনে এই সন্মিলনৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মৌৰো ভিয়েৰাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, শক্তি, কৃষি আৰু মহাকাশ খণ্ডত সহযোগিতা বৃদ্ধিকে ধৰি বিভিন্ন দ্বিপাক্ষিক বিষয়ত আলোচনা কৰে। বৈঠকত ৰাষ্ট্ৰসংঘ, G20 আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ জৰিয়তে সহযোগিতাকে ধৰি বহুপাক্ষিক সহযোগিতা সন্দৰ্ভতো আলোচনা কৰা হয় বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দুয়োগৰাকী নেতাই সাম্প্ৰতিক ভূ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভতো মত বিনিময় কৰে। দেশজুৰি আজি ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস উদযাপন কৰা হৈছে। এই দিনটোত দেশৰ বনাঞ্চল, বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ বাবে প্ৰাণ ত্যাগ কৰা সাহসী বন সুৰক্ষাকৰ্মী, বন বিষয়া তথা সমুদায়ৰ সদস্যসকলৰ প্ৰতি সন্মান জনোৱা হয়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই দিৱস উপলক্ষে বহনক্ষম ভৱিষ্যতৰ হকে সৰ্বোচ্চ ত্যাগ কৰা বন বিষয়াসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযাদৱে কয় যে ভাৰতৰ বিশাল জৈৱ বৈচিত্ৰ্যক বন বিভাগৰ সমৰ্পিত বাহিনীয়ে নিৰাপত্তা প্ৰদান কৰে। দেশৰ প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ্থে বনজুই, বন্যপ্ৰাণী সৰবৰাহকাৰী আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া বিষয়াসকলক সোঁৱৰি শ্ৰীযাদৱে কয় যে গছ গছনি, বন্যপ্ৰাণী আৰু নদী কেৱল প্ৰাকৃতিক সম্পদেই নহয়, বৰঞ্চ এই সম্পদসমূহে মানৱতাৰ বাবে জীৱন সমৰ্থন ব্যৱস্থাও গঢ়ি তোলে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে নগাঁও জিলাৰ জিলা আয়ুক্ত পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছা অৱসৰ গ্ৰহণ কৰা দেৱাশীষ শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্ৰাৰ্থিত্বত অনুমোদন জনায়। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে যোৱা সপ্তাহত অধিসূচনা জাৰি কৰা হয়। অহা 6 অক্টোবৰত ভোটগ্ৰহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত এই নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব। নগাঁও সমষ্টিৰ লগতে দেশৰ 5টা বিধানসভা সমষ্টিতো নিৰ্বাচন অনুষ্ঠিত হ'ব। এই সমষ্টিকেইটা হ'ল তামিলনাডুৰ মাদুৰান্তকম আৰু ধাৰাপুৰম, পশ্চিমবংগৰ ৰেজিনগৰ আৰু নন্দীগ্ৰাম আৰু পুডুচেৰীৰ থাট্টানচাউৰি। খেলৰ বাতৰি। চীনৰ মকিত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকীৰ ছেমিফাইনেলত আজি ভাৰত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 2:15 আৰম্ভ হ'ব। এই প্ৰতিযোগিতাত 5 বাৰৰ চেম্পিয়ন ভাৰতে পুল এৰ অন্তিমখন খেলত চীনা টাইপেক 15-0 পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। খেলখনত অধিনায়ক অনমোল এক্কাই 6টা গ'ল দিয়ে। ইপিনে মালয়েছিয়াই পুল বিৰ এখন খেলত চীনক 1-0 পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতে মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত বাংলাদেশক 40 ৰাণত পৰাস্ত কৰে। বাংলাদেশে 150 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 100 ৰানহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ হৈ শৰ্ণা আক্তাৰে সৰ্বাধিক 22 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ দীপ্তি শৰ্মাই 3টা আৰু নন্দিনী শৰ্মাই 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 149 ৰাণ কৰে। ভাৰতৰ হৈ অপেনাৰ শেফালী বাৰ্মাই 40টা বলত 64 ৰাণ কৰে। শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ডুবাইত আজি হ'বলগীয়া প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত পাকিস্তান শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটো দেওবাৰে ফাইনেলত ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। কাইলৈ আৰম্ভ হ'বলগীয়া ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ভিন ভিন দেশৰ কেইবাগৰাকী শীৰ্ষ নেতা ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে নতুন দিল্লীত এখন বৈঠকত অংশগ্ৰহণ কৰিব। ব্ৰিক্স সন্মিলনৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ৰাছিয়ান ফেডাৰেশ্যনৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰোভক সাক্ষাৎ কৰে আৰু দেশজুৰি আজি ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস উদযাপন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।